নহিমিয়া ছয় অধ্যায় ফটুৰ চক্ৰান্ত চনবল্লত টুবিয়া আৰবিয়া গেছম আৰু আমাৰ অৱশিষ্ট শত্ৰুবোৰে যেতিয়া শুনিলে যে মই দেৱাল পুনৰ নিৰ্মাণ কৰিলোঁ, যদিও মই নগৰৰ চৌকাতবোৰত দুৱাৰ খুওৱা নাছিলোঁ, তথাপিও দেৱালত এটাও মুকলি হৈ থকা ভঙা অংশ বাদ পৰা নাছিল। তেতিয়া চনবল্লত আৰু গেছমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, আহা, আমি উনু সমৰ্থলৰ কোনো এখন ঠাইত লগ হ'বলৈ গোট খাওঁ হওক। কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল। মই তেওঁলোকলৈ বাৰ্তাবাহকক কৈ পঠিয়ালোঁ, মই এটা ডাঙৰ কাম কৰি আছোঁ আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম? তেওঁলোকে মোৰ ওচৰলৈ চাৰিবাৰ সেই বাৰ্তা পঠালে আৰু মই তেওঁলোকক প্ৰতিবাৰে একেদৰে উত্তৰ দিলোঁ। পঞ্চমবাৰ চনবল্লতে এখন খোলা চিঠিৰ সৈতে একেদৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে। তাত এইদৰে লিখা আছিল, দেশৰ মাজত এই সংবাদ দিয়া হৈছে আৰু গেছুমেও কৈছে যে আপুনি আৰু যিহুদীসকলে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰি আছে, সেইকাৰণে আপুনি পুনৰ দেৱাল নিৰ্মাণ কৰিছে। এই সংবাদৰ মতে আপুনি তেওঁলোকৰ ৰজা হ'বলৈ খুজিছে আৰু জেৰুচালেমত আপোনাৰ বিষয়ে প্ৰচাৰ কৰাবলৈ আপুনি ভাববাদীসকলকো নিযুক্ত কৰিছে। তেওঁলোকে কৈছে যিহুদা দেশত এজন ৰজা আছে। এই সংবাদ ৰজাই যে শুনিব আপুনি নিশ্চিত, সেইকাৰণে আহক আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁ হওক। তাৰপাছত মই তেওঁৰ ওচৰলৈ কৈ পঠালোঁ, আপুনি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ আপোনাৰ মনেৰে সাজি কোৱা কথা। তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে। কিন্তু সেই ঈশ্বৰ, এতিয়া আপুনি মোৰ হাত সবল কৰক। মহেতবেলৰ পুত্ৰ দলায়া, দলায়াৰ পুত্ৰ সময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিল। মই তেওঁ ঘৰলৈ গ'লোঁ, তেওঁ ক'লে, আহক আমি ঈশ্বৰৰ গৃহত মন্দিৰৰ ভিতৰত একগোট হওঁ হওক আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে, ৰাতিয়ে আপোনাক বধ কৰিবলৈ আহিব। মই উত্তৰ দিলোঁ, মোৰ দৰে মানুহ এজনে পলাবনে? আৰু মোৰ দৰে মানুহ এজনে মাত্ৰ জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাবনে? মই ভিতৰলৈ নাযাওঁ। মই অনুভৱ কৰিছিলোঁ যে ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টুবিয়া আৰু চনবল্লতে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল। মোক ভয় খুৱাবৰ বাবে তেওঁলোকে তেওঁক ভাড়া দিছিল। তেওঁ যি কৈছিল সেইদৰে কাম কৰি মই যেন পাপ কৰোঁ আৰু তেওঁলোকে মোক দুৰ্নাম কৰি লজ্জিত কৰিব পাৰে, এইকাৰণে তেওঁক ভাড়া দিয়া হৈছিল। হে মোৰ ঈশ্বৰ, টুবিয়া আৰু চনবল্লতৰ এই কাৰ্য অনুসাৰে তেওঁলোকক আৰু মোক ভয় দেখুৱাব খোজা নুৱদীয়া ভাববাদিনী আৰু অৱশিষ্ট ভাববাদী সকলকো সোঁৱৰণ কৰা। দেৱাল সাজি সমাপ্ত হোৱা বন্দী অৱস্থাৰ পৰা অহা লোকসকলৰ তালিকা। ইলুল মাহৰ 25 দিনৰ দিনা 52 দিনৰ পাছত সেই দেৱাল সাজি সমাপ্ত হ'ল। আমাৰ সকলো শত্ৰুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে, কিয়নো তেওঁলোকে জানিবলৈ পালে যে এই কাম ঈশ্বৰৰ সহায়ৰ দ্বাৰাই সিদ্ধ হ'ল। সেই সময়ত যিহুদাৰ প্ৰধান লোকসকলে টুবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে আৰু টুবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে। তাতে যিহুদাৰ অনেক লোকে তেওঁৰ পক্ষত শপত খাইছিল। সেইবাবে তেওঁলোক বাধ্যত পৰিছিল, কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনীয়াৰ জোঁৱায়েক আছিল। তেওঁ পুত্ৰ জিহুহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল। তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্যৰ কথা কৈছিল আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টুবিয়াই চিঠি পঠিয়াইছিল।